এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 10,600 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সূচনা হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মত প্ৰকাশ নগাঁৱৰ চাংজুৰাই ৰেলপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত 8টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বন বিভাগক শীঘ্ৰে তদন্তৰ নিৰ্দেশ যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পুণ্যতিথিত সুকণ্ঠী গায়িকাগৰাকীলৈ শ্ৰদ্ধা নিবেদন আৰু ডুবাইত অনুষ্ঠিত পুৰুষৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ ভাৰতক 191 ৰাণত পৰাস্ত বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। কৃষকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকৰ সুবিধাৰ্থে চৰকাৰে ভালেমান পদক্ষেপ মুকলি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সূচনা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি মন্তব্য কৰে। তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি উল্লেখ কৰে। নামৰূপৰ নতুন এমনিয়া ইউৰিয়া প্ৰকল্পৰ বাবে কৃষক ৰাইজক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অন্নদাতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শ্ৰীমোদীয়ে কয় যে 2014 চনত দেশত সাৰ উৎপাদন 225 লাখ মেট্ৰিক টন হোৱাৰ পৰিৱৰ্তে বৰ্তমান এই উৎপাদন 306 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হৈছে। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি সাৰ উৎপাদনত সম্পূৰ্ণ আত্মনিৰ্ভৰ হবলৈ নতুন নতুন উৎপাদন ক্ষমতা গঢ়ি তোলাৰ বাবে চৰকাৰে অবিৰত প্ৰচেষ্টা চলাই যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰায় 11,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নামৰূপৰ এই প্ৰকল্পত বছৰি 12 লাখ মেট্ৰিক টনতকৈ অধিক সাৰ প্ৰস্তুত কৰা হ'ব।
इस फर्टिलाइजर प्रोजेक्ट पर करीब 11,000 करोड़ रुपए खर्च किए जाएंगे। यहां हर साल 12 लाख मैट्रिक टन से ज्यादा खाद बनेगी। जब उत्पादन यही होगा तो सप्लाई तेज होगी, लॉजिस्टिक का खर्चा घटेगा। साथियों, नामरूप की ये यूनिट रोजगार स्वरोजगार के हजारों नए अवसर भी बनाएगी। প্লান্ট কে শুরু হতে হি অনেকো লোগো কো ইহি পর সাই নোকরি ভি মিলেগি। ইসকে আলাবা জো কাম প্লান্ট কে সাথ জুড়া হোতা হ্যায়, মরম্মত হো, সাপ্লাই হো, কনস্ট্রাকশন কা বহুত বড়ি মাত্রা মে কাম হোগা, ইয়ানে অনেক কাম হোতে হ্যায়। ইন সব মে ভি ইয়াহা কে স্থানীয় লোগো কো অর খাস করকে মেরে নওজওয়ানো কো রোজগার মিলেগা।
কৃষকসকলৰ হিত সাধনৰ ক্ষেত্ৰত চৰকাৰ অত্যন্ত সংবেদনশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৃষকসকলৰ ওপৰত যাতে অতিৰিক্ত বোজা নপৰে তাৰ বাবে ইউৰিয়া আমদানিৰ ব্যয় চৰকাৰে বহন কৰে। দেশত বছৰি প্ৰয়োজন হোৱা 380 লাখ মেট্ৰিক টন ইউৰিয়াৰ বিপৰীতে বৰ্তমান 306 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হয় বুলিও শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়।
প্ৰায় 40টা বছৰ ধৰি নামৰূপত চতুৰ্থ সাৰ কাৰখানা পাবৰ বাবে আবেদন জনাই আহিছিল আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়পতি যুৱ ছাত্ৰ পৰিষদৰ লগতে নামৰূপৰ শ্ৰমিক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত আন্তৰিকতাৰে ভাৰত চৰকাৰক অনুৰোধ জনাই আহিছিল। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কৰ কথা আন্তৰিকতাৰে উপলব্ধি কৰি আজি তেখেতে নিজেই 10,000 কোটি টকা ব্যয় কৰি চতুৰ্থটো নামৰূপ সাৰ কাৰখানা নিৰ্মাণৰ আধাৰশিলা কৰিবলৈ আহিছে আৰু ইয়াৰ উৎপাদনৰ ফলত কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বজাৰে যে এই সাৰ কাৰখানাই দখল কৰিব এনে নহয়, এই ইউৰিয়াই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত বিদেশতো বজাৰ সৃষ্টি কৰিব, যাৰ ফলত লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ নিবনুৱা সংস্থাপন পাব আৰু সেইবাবে সেই লক্ষ্যৰে এই সাৰ কাৰখানা নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমে এতিয়া বিকাশ আৰু উন্নয়নৰ নতুন আকাশ চুবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে বিশ্বমানৰ এই প্ৰকল্পৰ উৎপাদন ক্ষমতা হৈছে বছৰি 12,70,000 মেট্ৰিক টন আৰু ইয়াৰ পৰা প্ৰতিদিনে 2,200 মেট্ৰিক টন এমনিয়া আৰু 3,850 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। 10,600 কোটি টকা ব্যয়েৰে 2030 চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগিক দিশত যথেষ্ট লাভান্বিত কৰিব বুলিও আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱাৰ ভাগত গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25 গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে। পৰীক্ষাৰ সময়ত সৃষ্টি হোৱা মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে শ্ৰীমোদীয়ে তেওঁলোকক পৰামৰ্শ দিয়ে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860 গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি তৰ্পণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
নগাঁও জিলাৰ কামপুৰ যমুনামুখৰ মাজৰ চাংজুৰাই ৰেলপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত 8টা হাতীৰ মৃত্যু হোৱাৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন বিভাগক শীঘ্ৰেই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ প্ৰতিকূল বতৰ, বিশেষকৈ ঘন কুঁৱলী পৰাৰ সময়ছোৱাত এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি পুৱতি নিশা 2:17 নামনি মোৱা চাইৰাং নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এটা গুৰুতৰভাৱে আহত হয়। পাছত এই হাতীটোৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাকে ৰেলপথ অতিক্ৰম কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াৰ ভিতৰত 2টা দঁতাল হাতী আৰু এজনী গৰ্ভৱতী হাতীকে ধৰি 5জনী মাইকী হাতী আছিল। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত আছে আৰু এনে ঘটনাত বহু লোকৰ আৰু হাতীৰো প্ৰাণহানি হৈছে। ইপিনে বিগত 5 বছৰত ৰাজ্যখনত ৰেলৰ খুন্দাত 24টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। 2019-20 বৰ্ষত 2টা, 2020-21 বৰ্ষত 5টা, 2021-22 বৰ্ষত 8টা আৰু 2022-23 বৰ্ষত 7টা বনৰীয়া হাতীৰ ৰেলৰ খুন্দাত মৃত্যু হৈছিল। একেদৰে 2023-24 বিত্তীয় বৰ্ষত 2টা বনৰীয়া হাতীৰ মৃত্যু হৈছিল। পাটাচাৰকুজি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত আজি সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 3,45,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 3টা পকীপথ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীদাসে স্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। তেওঁ কয় যে পূৰ্বে অতি পিছপৰা পাটাচাৰকুচি সমষ্টিত বৰ্তমান আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে আৰু প্ৰায় অভিলেখ গঢ়ি সমষ্টিটোত 297 কোটি টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণ কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাতানপুৰ অঞ্চলৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটোত দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি সীমান্ত অঞ্চলত থাৰ্মেল কেমেৰা, নাইট ভিজন কেমেৰা আৰু CCTVৰ সহায়ত 24 ঘণ্টাই নিৰীক্ষণ কৰা হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত আজি দ্বিতীয় বিশ্ব ধ্যান দিৱস পালন কৰা হয়। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 ডিচেম্বৰৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিছিল। অসমতো আজি বিশ্ব ধ্যান দিৱস পালন কৰা হয়। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত আৰ্ট অফ লিভিঙৰ উদ্যোগত এই দিৱস পালন কৰা হয়। উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰৰ বেডমিণ্টন একাডেমীত আয়োজন কৰা এই দিৱসৰ কাৰ্যসূচীত আৰ্ট অফ লিভিঙৰ জ্যেষ্ঠ প্ৰশিক্ষক দেৱকুমাৰ বৰুৱাই শিক্ষাৰ্থীসকলক ধ্যানৰ প্ৰশিক্ষণ দিয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত ভালেসংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বিশ্বনাথ আৰক্ষীয়ে আজি বেজালী নামত ৰাইজক প্ৰবঞ্চনা কৰা উত্তৰ লক্ষীমপুৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। নুৰুদ্দিন খান পাল নামৰ এই লোকজনে দীৰ্ঘদিন ধৰি বেজালী কৰাৰ চলেৰে বহু লোকক নিজৰ ধৰ্মত্যাগ কৰিবলৈ প্ৰৰোচিত কৰি আহিছিল। লোকজনে আয়ুৰ্বেদিক চিকিৎসা কৰাৰ নামত বহু লোকক নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাৰো অভিযোগ উঠিছে। এই অভিযোগ মৰ্মে বিশ্বনাথ জিলাৰ গহপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ কৰা হয়। বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ মছুৱাঘাটত গৌৰাংগ নদীৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। এই দলংখনে জিলাখনৰ মাছপাৰা আৰু হেকাৰপাৰা দৌৰামাৰী অঞ্চলক সংযোগ কৰিব। 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই দলংখন অহা 1-1.5 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। শ্ৰীমহিলাৰীয়ে দলঙৰ আধাৰশিলা স্থাপন কৰি অঞ্চলটোৰ লোকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে। বিটিচি মুৰববীগৰাকীয়ে লগতে অহা 10-15 জানুৱাৰীৰ ভিতৰত বিটিআৰৰ যোগ্য পৰিয়ালসমূহৰ মাজত ভূমিপট্টা বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি নিশা 9:15 দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সৈতে হোৱা সাক্ষাৎকাৰটি পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সংবাদদাতা জেচপিনাৰা পাৰ্বিনে। উত্তৰ প্ৰদেশৰ এটা আৰক্ষী দলে কালি ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ টাকিমাৰীত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত অভিযুক্ত এজন যুৱকৰ সন্ধানত অভিযান চলাই আছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। ধুবুৰী আৰক্ষীৰ সহযোগত এই দলটোৱে ছাদিক আলী ওৰফে ছাদিক শ্বেখ নামৰ লোকজনৰ বাসগৃহত অভিযান চলায় যদিও তেওঁৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। উল্লেখযোগ্য যে লক্ষ্ণৌ আৰক্ষী থানাত 2022 পঞ্জীয়ন হোৱা এটা গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত মুক্তাল মণ্ডলৰ পুত্ৰ ছাদিক আলীক যোৱা 3 বছৰ ধৰি আৰক্ষীয়ে বিচাৰি আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিনডেং খেৰণী সংযোগী পথৰ আমৰেং নদীৰ ওপৰত নিৰ্মাণ কৰা এখন পকী দলং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি উদ্বোধন কৰে। প্ৰায় 11,72,00,000 টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছে। নতুন দলংখনে জিৰিকিনডেং অঞ্চলৰ সৈতে ব্যৱসায় বাণিজ্য আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আশা প্ৰকাশ কৰে।
সুৱধি কণ্ঠৰ এমুঠি কালজয়ী গীতেৰে শত সহস্ৰ শ্ৰোতাজনতাক মুগ্ধ কৰি যোৱা যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। ঊনৈশ চনতে আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত লীলা গগৈয়ে ৰচনা কৰা মোৰ বোপাই লাহৰী শীৰ্ষক গীতটি প্ৰচাৰ হৈছিল। 1959 ক্ষীৰদাকান্ত বিষয়াৰ কথা সুৰ তথা লক্ষ্মধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাৰে মুক্তি লাভ কৰা চলচ্চিত্ৰত শিল্পীগৰাকীয়ে নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰে। ৰুদ্ৰ বৰুৱা, ভৱেন বৰঠাকুৰ, কমল হাজৰিকা, মুক্তিনাথ শৰ্মা বৰদলৈ আৰু ডঃ নিৰ্মল প্ৰভা বৰদলৈকে ধৰি কেইবাগৰাকীও স্বনামধন্য গীতিকাৰ আৰু সুৰকাৰে সুৰ সংযোজন কৰা কেইটিমান অন্তৰস্পৰ্শী গীতেৰে সকলোৰে হৃদয় জয় কৰা শিল্পীগৰাকী জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছৰে পৰা সংগীতৰ ক্ষেত্ৰখনৰ পৰা প্ৰত্যক্ষভাৱে আঁতৰি থাকিবলগীয়া হয়। 1976 খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰ পৰিক্ৰমাত দুয়োগৰাকী শিল্পীৰ গভীৰ সান্নিধ্যই সকলোকে উদ্বুদ্ধ কৰে। পদ্মশ্ৰী সন্মান আৰু অসম চৰকাৰৰ শিল্পী বঁটা তথা আইদেউ সন্মানেৰে সন্মানিত শিল্পীগৰাকীৰ 2018 চনৰ 21 ডিচেম্বৰত দেহাৱসান ঘটে। কোকিল কণ্ঠৰ তেওঁৰ প্ৰতিটো গীতেৰে পৰৱৰ্তী প্ৰজন্মৰো হৃদয় জিনি থাকিব। ডুবাইৰ ICC একাডেমিক গ্ৰাউণ্ডত অনুষ্ঠিত পুৰুষৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি পাকিস্তানে ভাৰতক 191 ৰাণৰ ব্যৱধানত পৰাজিত কৰে। টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 347 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে 26 অভাৰ 2টা বলত 8টা উইকেট হেৰুৱাই 156 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইপিনে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথম 2খন খেল বিশাখাপট্টনমত আৰু বাকী 3খন খেল তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। নগাঁও ছোৱালী মহাবিদ্যালয়ত আজি বিশিষ্ট সাহিত্যিক শিক্ষাবিদ উপেন্দ্ৰ বৰকটকী আৰু ডঃ জ্যোতিৰ্ময় জানাক সাহিত্য ৰত্ন উপাধি প্ৰদান কৰা হয়। শংকৰী সংস্কৃতিৰ সাধক তিলক চন্দ্ৰ মজুমদাৰক মৰণোত্তৰভাৱে এই উপাধি প্ৰদান কৰা হয়। চিৰাং জিলাৰ বেংটল নিবাসী সৰবৰহী মহিলা পবিত্ৰা দেৱী শৰ্মাৰ আজি বিয়লি নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 10,600 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সূচনা হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মত প্ৰকাশ। নগাঁৱৰ চাংজুৰাই ৰেলপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত 8টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বন বিভাগক শীঘ্ৰে তদন্তৰ নিৰ্দেশ। যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পুণ্যতিথিত সুকণ্ঠী গায়িকাগৰাকীলৈ শ্ৰদ্ধা নিবেদন। আৰু ডুবাইত অনুষ্ঠিত পুৰুষৰ 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ ভাৰতক 191 ৰাণত পৰাস্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
Thank you.